হিতুপদেশ ১৬ অধ্যায়। মনৰ কল্পনা মানুহৰ, কিন্তু জিভাৰ উত্তৰ জিহুৱাৰ পৰা আহে। মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ, কিন্তু জিহুৱাই আত্মাবোৰ পৰীক্ষা কৰে। তোমাৰ কাৰ্যৰ ভাৰ জিহুৱাত সমৰ্পণ কৰা, তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ'ব। জিহুৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে, এনেকি তেওঁ দুষ্ট লোককো দুৰ্দশা দিনৰ বাবে সৃষ্টি কৰিলে। অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক জিহুৱাই ঘীণ কৰে। যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব। বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়চিত্ত হয়, আৰু জিহুৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে। যেতিয়া কোনো লোকৰ আচৰণে জিহুৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেইজনৰ শত্ৰুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে। অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল। মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে, কিন্তু জিহুৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে। ৰজাৰ ওঠত ঈশ্বৰীয় বাক্য থাকে, বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়। সঠিক তোলাচনি জিহুৱাৰ পৰা আহে, আৰু মোনাত থকা সকলোবোৰ ডগা তেওঁৰেই সৃষ্টি। যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অৱজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ হিংসাখন সৎকাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে। ন্যায় কথা কোৱা উঠে ৰজাক আনন্দিত কৰে, আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়। ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্তাবাহক স্বৰূপ, কিন্তু জ্ঞানী লোকে তেওঁৰ ক্ৰোধ শান্ত কৰিবলৈ চেষ্টা কৰে। ৰজাৰ মুখমণ্ডলৰ উজ্জ্বলতা জীৱনস্বৰূপ, আৰু তেওঁ অনুগ্ৰহ বসন্তকালৰ বৰষুণৰ মেঘৰ দৰে। সোণতকৈ প্ৰজ্ঞা লাভ কৰা কেনে উত্তম, আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম। ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে। যিজনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে। বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব হয়। অহংকাৰীসকলৰ সৈতে লোটদ্ৰব্য ভাগ কৰি লোৱাতকৈ দৰিদ্ৰসকলৰ সৈতে নম্ৰ হোৱাই ভাল। যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মংগল বিচাৰি পায়, আৰু যিসকলে জিহুৱাত নিৰ্ভয় কৰে, তেওঁলোক সুখী হয়। যিজন হৃদয়েৰে জ্ঞানী, তেওঁ সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে। বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ, কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা। জ্ঞানী লোকৰ হৃদয়ে তেওঁ মুখেৰে জ্ঞান প্ৰকাশ কৰে, আৰু তেওঁৰ ওঠত বিশ্বাসৰ কথা থাকে। সন্তোষজনক বাক্য মৌচাকৰ দৰে, সেয়ে আত্মালৈ মিঠা আৰু হাড়বোৰলৈ আৰোগ্যস্বৰূপ। এনে পথ আছে যি মানুহৰ দৃষ্টিত শুদ্ধ, কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়। পৰিশ্ৰমী লোকৰ ক্ষুদ্ধাই তেওঁক পৰিশ্ৰম কৰায়, তেওঁ ক্ষুদ্ধাই তেওঁক উদগায়। নিষ্কৰ্মা লোকে দুষ্কৰ্ম খান্দি উলিয়ায়, আৰু তেওঁ কথা জ্বলন্ত আঙঠাৰ দৰে। উশৃংখল লোকে বিবাদ সৃষ্টি কৰে, পৰচৰ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধু বিচ্ছেদ জন্মায়। অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়, আৰু যি পথ বেয়া সেই পথলৈ তেওঁক লৈ যায়। যিজনে চকু টিপিয়াই তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে উঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ'বলৈ দিয়ে। পকা চুলি গৌৰৱৰ মুকুট, সৎপথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়। ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম, আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈও শ্ৰেষ্ঠ। চিঠি খেলৰ গুটি কোচত পৰে, কিন্তু সিদ্ধান্ত জিহুৱাৰ পৰা হয়।